নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাইলৈ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ 14খন জিলাৰ কমেও 1,00,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ নলবাৰী কৰিমগঞ্জত বিগত 24 ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অৱনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যৰ 300ৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামোলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জৰ লখিমপুৰ, ওদালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰিছে। নগাঁও জিলাৰ কামপুৰ অঞ্চল বছৰৰ দ্বিতীয়টো বানত ক্ষতিৰ সন্মুখীন হৈছে। নৰাৰপৰা বৰষুণ আৰু খামটং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত কামপুৰৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। কামপুৰ ৰাজচক্ৰ কমেও 10খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। ইপিনে নলবাৰীত বুঢ়াদিয়া নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কমেও 20খন গাঁও বানত বুৰ যোৱাৰ আশংকাই দেখা দিছে। লখপুৰ, কেন্দুবাৰী, গান্ধীবস্তি, ভোজকুচিকে ধৰি কেইবাখনো গাঁও বানৰ ফলত ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে। ইপিনে ধুবুৰী জিলাৰ ধাৰাষাৰ বৰষুণৰ ফলত গৌৰাং নৈৰ ফেনে ফুটুকাৰে বাঢ়ি আহিছে। তদুপৰি নৈখনৰ খহনীয়াই বিলাচীপাৰাৰ নায়াৰ সংযোগীৰ মূল পথটোৰ একাংশ খহাই পেলাইছে। অঞ্চলটোৰ ৰাইজে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনাইছে। বাক্সা জিলাৰ ৰংদিয়াপাৰাত বানৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। পল্লানৈৰ বাঢ়নী পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল আৰু কেইবাখনো বিদ্যালয় বুৰাই পেলাইছে। হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ পুনৰ বানৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনৰ চৰাজপুৰ অঞ্চলত কেইবাখনো বিদ্যালয় বানত বুৰ গৈছে। তদুপৰি চন্দিলত গড়কাপ্তানী পথত পানীত বুৰ যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে। একেদৰে জিলাখনৰ চিৰিজপুৰ আৰক্ষী চকী পানীত বুৰ গৈছে। বজালী জিলাৰ পাঠশালাত পহুমৰা আৰু কাৰ্ডিয়ানৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতি জটিল হৈছে। বৰপেটা জিলাত ধাৰাষাৰ বৰষুণৰ ফলত মৰাখাণ্ডা, মৰাচাউলখোৱা আৰু কাৰ্ডিয়ানৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। আনহাতে দৰং জিলাত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে। ইফালে মেঘালয়ৰ ৰাতাচৰাত পুৱা ভূমিস্খলনৰ ফলত শিলচৰ গুৱাহাটী সংযোগীৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনসমূহ এতিয়াও আবদ্ধ হৈ আছে। ৰাতাচৰাত আজি পুৱতি নিশা পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটী আৰু দক্ষিণ পাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ বাবে ৰোপৱে টিকটত 50% ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া আম্বাৰাথন এম পিয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি বৈধ পৰিচয় পত্ৰ প্ৰদান কৰা ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী 30 দিনৰ বাবে ৰোপৱে টিকটত 50% ৰেহাই লাভ কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ কিছু সাল সলনি ঘটোৱা হৈছে। সংসদীয় পৰিক্ৰমা বিভাগৰ হৈ মুখ্য সচিবে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। আনহাতে মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মন্ত্ৰী কেশৱ মহন্তৰ হাতত থকা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব নিজৰ হাতলৈ নিছে। কেশৱ মহন্তৰ হাতত পূৰ্বৰে পৰা থকা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন তথা অন্য প্ৰযুক্তি বিভাগৰ দায়িত্বৰ সালসলনি ঘটোৱা নাই। উল্লেখযোগ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱা পৰিমল শুক্লবৈদ্যৰ পৰিবহণ, মীন আৰু আবকাৰী বিভাগৰ দায়িত্বত আছিল। পৰিমল শুক্লবৈদ্যৰ ধলাই সমষ্টিৰ বিধায়কৰ পদত্যাগ পত্ৰ আজি ৰাজ্যপালে গ্ৰহণ কৰিছে। দ্বিতীয়ত আজি দুদিনীয়া বাজেট অধিৱেশনৰ আৰম্ভ হৈছে। দ্বিতীয় মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰথম দিনৰ অধিৱেশনত 2024-25 বিত্তীয় বৰ্ষৰ বাবে প্ৰায় 2,200 কোটি টকাৰ বাজেট দাখিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খান আৰু মিতালী ঠাকুৰীয়ে আজি ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই ন্যায়াধীশ দুগৰাকীক শপত বাক্য পাঠ কৰোৱায়।